ভক্তিবচন অনুষ্ঠানৰ মজিয়ালৈ আপোনাক স্বাগতম প্ৰিয় শ্ৰোতা।
জীৱনৰ একা বেকা বাটত চলোতে সকলো সময়ত সহায় হবলৈ এয়া আমি লৈ আহিছো বাইবেল শাস্ত্ৰৰ জীৱনময় বাক্য ভক্তিবচন।
এতিয়া আহক বাইবেল শিক্ষা শুনাৰ আগতে এই ভক্তিমূলক গীতটিৰে ঈশ্বৰৰ প্ৰশংসা কৰোঁ।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। লগতে আমি এই বুলিও আশা কৰিছো যে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। প্ৰিয় শ্ৰোতা, আমি আমাৰ চিনাকি লোকসকলৰ, আমি ভালপোৱা লোকসকলৰ সদায় কুশল বাতৰি পোৱাটো বিচাৰোঁ, নহয় জানো? ঈশ্বৰেও আমাক ভাল পায় আৰু আমি ভালে কুশলে থকাটো ঈশ্বৰে বিচাৰে। সেইবাবেই তেওঁ আমাক উদ্ধাৰ কৰিবলৈ তেওঁৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকেই আমালৈ দান কৰিছিল। আমিও আমাৰ শ্ৰোতাসকল ভালে কুশলে থকা বুলি জানিলে খুব ভাল পাওঁ। তেওঁলোকৰ কুশল বাতৰি আমি শুনিব বিচাৰোঁ আৰু সেইবাবেই আমি শ্ৰোতাসকলৰ পৰা চিঠি পত্ৰ পাবলৈ আশা কৰোঁ। আপুনি বাৰু আমালৈ চিঠি পত্ৰ লিখি থাকেনে? অনুগ্ৰহ কৰি আজি এই দুষাৰিমান লিখি পঠিয়াওকচোন। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠান শুনি কেনে পাইছে সেই বিষয়ে আমালৈ কেতিয়াবা চিঠি লিখি জনাইছেনে? কিবা সুধিবলগীয়া, বুজিবলগীয়া কথা থাকিলেও আমালৈ লিখিব পাৰে। আহকচোন, আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ হওক। আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গ থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাৰ মহান নামৰ ধন্যবাদ কৰোঁ। তুমি মহান, তুমি কৰুণাময়, তুমি অনুগ্ৰহৰ আকৰ। তোমাৰ অনুগ্ৰহতেই আজি আমি প্ৰভু যীশুত বিশ্বাস কৰি পৰিত্ৰাণ পাব পৰা হৈছোঁ, তোমাক পিতৃ বুলি মাতিব পৰা হৈছোঁ। তুমি আমালৈ যিমান অনুগ্ৰহ দেখুৱাইছা তাৰ বাবে তোমাক ধন্যবাদ দি আমি শেষ কৰিব নোৱাৰোঁ। এতিয়া প্ৰাৰ্থনা কৰিছোঁ, তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰৰ যোগেৰে তুমি আমাক কথা কোৱা, তোমাৰ মাত আমাক শুনিবলৈ দিয়া, আমাৰ শ্ৰোতাসকলৰ জীৱনত তোমাৰ অনুগ্ৰহৰ আশীৰ্বাদ উপচি পৰিবলৈ দিয়া, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, আপোনাৰ নিশ্চয় মনত আছে যে আমি আজি কিছুদিনৰ পৰা বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰথম কৰিন্থিয়া নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয় জানো? যোৱা অনুষ্ঠানত আমি এই প্ৰথম কৰিন্থিয়া পুস্তকখনৰ 7 নম্বৰ অধ্যায়ৰ 14 নম্বৰ পদলৈকে আমাৰ আলোচনা আগবঢ়াইছিলোঁ। গতিকে আজি আমি 15 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছোঁ। প্ৰথমতে আমি 7 নম্বৰ অধ্যায়ৰ 15 নম্বৰ পদটো পঢ়ি দিছোঁ, শুনিবচোন। তথাপি বিশ্বাস নকৰাজনে যদি এৰি যায় তেন্তে যাওক, এনে কথাত ভাই বা ভনী দাসত্বত বন্ধ নহয়, কিন্তু শান্তিৰে থাকিবলৈহে ঈশ্বৰে আমাক আমন্ত্ৰণ কৰিলে। প্ৰিয় শ্ৰোতা, ইয়াত কোৱা হৈছে যে অখ্ৰীষ্টীয় স্বামী ভাৰ্যা এহালৰ মাজত যিকোনো এগৰাকীয়ে যদি খ্ৰীষ্টক বিশ্বাস কৰে আৰু বিশ্বাস নকৰাগৰাকীয়ে যদি বিশ্বাসকাৰীগৰাকীৰ লগত থাকিবলৈ ইচ্ছা নকৰে তেন্তে সেইটো অৱশ্যে বেলেগ কথা। তেনেক্ষেত্ৰত বিশ্বাসকাৰীয়ে নিজকে মুক্ত কৰিব পাৰে। এতিয়া আমাৰ প্ৰশ্ন হ'ল যে খ্ৰীষ্টক গ্ৰহণ কৰা নকৰাক লৈ যদি স্বামী আৰু ভাৰ্যাৰ মাজত বিবাহ বিচ্ছেদ হয়, তেতিয়াহ'লে খ্ৰীষ্টক গ্ৰহণ কৰাগৰাকীয়ে পুনৰ বিবাহ কৰিব পাৰেনে নোৱাৰে? আমি ভাবোঁ যে এনেকুৱা পৰিস্থিতিত পাচনি পৌলে পুনৰ বিবাহ কৰিবলৈ অনুমতি দিয়াটো উচিত আছিল, কিন্তু আনহাতে বিশেষ সময় বা পৰিস্থিতি সাপেক্ষে নাইবা ব্যক্তি বিশেষে পৌলে জানো বেলেগ বেলেগ নিয়ম দিব? তেনে নহয়। তেনে হোৱা হলে স্বামী আৰু ভাৰ্যাৰ মাজত বহু আত্মঘাতী ঘটনা ঘটিলহেঁতেন, আনকি খ্ৰীষ্টীয় লোকৰ মাজতো এনে আত্মঘাতী ঘটনা ঘটিলেহেঁতেন। কেনেকৈ জানেনে? স্বামী ভাৰ্যাৰ মাজত এজনে আনজনৰ ওপৰত প্ৰতিশোধ ল'বলৈ নাইবা মনত সাঁচি ৰখা কু অভিসন্ধি পূৰ কৰিবলৈ আন কাৰণ নাপালেও অন্ততঃ শাস্ত্ৰীয় বচনৰ দোহাই দি বিবাহ বিচ্ছেদ ল'বলৈ বাধ্য কৰিলেহেঁতেন। মনৰ কু অভিপ্ৰায় বহু ধৰণৰ হ'ব পাৰে, যেনে আন তিৰোতা বিয়া কৰোৱাৰ হেঁপাহ নাইবা ধন সম্পত্তিৰ লোভ ইত্যাদি। কিন্তু সকলো কামৰ ন্যায্যতা পৰিস্থিতিৰ দ্বাৰাহে বিবেচিত হয়। এইবাৰ আমি 16 নম্বৰ পদটো পঢ়ি দিছো। কিয়নো হে নাৰী, তুমি তোমাৰ স্বামীৰ পৰিত্ৰাণ কৰিব পাৰিবানে নোৱাৰিবা তাৰ বিষয়ে কি জানা? আৰু হে পুৰুষ, তুমিও তোমাৰ তিৰোতাৰ পৰিত্ৰাণ কৰাব পাৰিবানে নোৱাৰিবা তাৰ বিষয়ে কি জানা? প্ৰিয় শ্ৰোতা, স্বামী ভাৰ্যাৰ মাজত এগৰাকী যদি বিশ্বাসকাৰী হয় তেন্তে বিচ্ছেদৰ কথা চিন্তা নকৰি অবিশ্বাসকাৰীগৰাকীক খ্ৰীষ্টৰ অৰ্থে জয় কৰিবলৈ চেষ্টা কৰাটো অতি উত্তম। আমি এনে কেইবাগৰাকী তিৰোতাক জানো যিয়ে পৰিত্ৰাণ নোপোৱা পুৰুষৰ লগত বিয়া হৈ সেই পুৰুষজনক খ্ৰীষ্টৰ অৰ্থে জয় কৰিবলৈ চেষ্টা কৰিছিল। ঠিক সেইদৰে কেইবাজনো খ্ৰীষ্টীয় পুৰুষেও অখ্ৰীষ্টীয় তিৰোতা বিয়া কৰাই তেওঁলোকক খ্ৰীষ্টলৈ আনিছিল। ঠিক সেইদৰে আপোনাৰ যদি এনেকুৱা সমস্যা আছে, তেনেহলে বিচ্ছেদ ত্যাগ এইবোৰ চিন্তা নকৰি খ্ৰীষ্টৰ অৰ্থে জয় কৰিবলৈহে চেষ্টা কৰিব লাগে। এইটোৱেই হ'ল উভয়ৰ বাবে শান্তিজনক উপায়। এতিয়া 17 নম্বৰ পদটো পঢ়িছো। কেৱল প্ৰভুৱে যাক যেনে ভাৰ দিলে আৰু যেনে অৱস্থাত ঈশ্বৰে আমন্ত্ৰণ কৰিলে সেই অনুসাৰে তেওঁ চলক। ইয়াত পৌলে কৈছে যেয়ে যি অৱস্থাত আছে তেওঁ সেই অৱস্থাতেই থাকক। অৰ্থাৎ বিবাহিত অৱস্থাত যদি কোনোৱে শুভবাৰ্তা শুনি খ্ৰীষ্টক বিশ্বাস কৰিলে তেন্তে তেওঁ বিবাহত বন্ধ হৈ থাকক। বিশ্বাস নকৰাৰ বাবে আনগৰাকীক ত্যাগ কৰিব নালাগে। আজিকালি আমাৰ মণ্ডলী কিছুমানতো এনেকুৱা সমস্যা নোহোৱা নহয়, থাকিলেও পৌলে দেখুৱাই দিয়া এই নীতিমতে সেইবোৰ সমাধান কৰা উচিত। কিন্তু দুৰ্ভাগ্যবশতঃ এনে কিছুমান পৰিচাৰক আৰু প্ৰচাৰক আছে যিসকলে বিচ্ছেদ আৰু পুনৰ বিবাহৰ ক্ষেত্ৰত ভুল উপদেশ দি মানুহক ভুল পথে পৰিচালনা কৰে। অৰ্থাৎ বিশ্বাসক লৈ বিবাহ বিচ্ছেদ হোৱাৰ পাছত যেতিয়া সেইজনে পুনৰ বিবাহ কৰে আৰু তাৰ পাছতো যদি তেওঁৰ প্ৰথম ভাৰ্যা বা স্বামীৰ খ্ৰীষ্টৰ প্ৰতি বিশ্বাস জন্মে, তেতিয়া দ্বিতীয়গৰাকীক এৰি তেওঁক পুনৰ প্ৰথম বিবাহৰ সংগীৰ ওচৰলৈ ঘূৰি যাবলৈও আনকি পৰামৰ্শ দিয়ে। ইয়াতকৈ আৰু দুখ লগা উপদেশ থাকিব পাৰে বুলি আমি নাভাবোঁ। এনে এটা ঘটনাৰ বিষয়ে আমি শুনিবলৈ পাইছো যে পাছৰ বাৰত বিয়া কৰোৱা এজনী তিৰোতা পাগলী হৈ হস্পিটেলত মৃত্যুকেই বৰণ কৰিছিল, কাৰণ প্ৰচাৰকৰ উপদেশমতে তেওঁ দ্বিতীয় ভাৰ্যা আৰু সুন্দৰ খ্ৰীষ্টীয় ঘৰ এখন ত্যাগ কৰি প্ৰথমজনী ভাৰ্যাৰ ওচৰলৈ উভতি গৈছিল আৰু সেইজনী আকৌ ঘোৰ পৰচৰ্চাকাৰিণী আছিল। ই কেনে মূৰ্খামি চাওকচোন! সেইকাৰণে পৌলে কি ক'বলৈ বিচাৰিছে তাক আমি ভালদৰে বুজি পোৱাটো দৰকাৰ আছে। 18 পদৰ পৰা 20 পদলৈকে পাঠ কৰি দিছো, শুনিবচোন। চুন্নত হোৱা অৱস্থাত কোনোবা আমন্ত্ৰিত নে? তেওঁ চুন্নত হোৱাতেই থাকক। চুন্নত নোহোৱা অৱস্থাত কোনোবা আমন্ত্ৰিত হৈছেনে? তেওঁক চুন্নত কৰা নহওক। চুন্নত একো নহয় আৰু অচুন্নতো একো নহয়, কিন্তু ঈশ্বৰৰ আজ্ঞা পালন কৰাইহে সাৰ। যেয়ে যি অৱস্থাত আমন্ত্ৰিত হ'ল তেওঁ সেই অৱস্থাতেই থাকক। ইয়াতো কোৱা হৈছে যে আপুনি যি অৱস্থাত খ্ৰীষ্টক পালে সেই অৱস্থাতেই থাকক, অৰ্থাৎ আপুনি চুন্নত কৰা লোকৰূপেও খ্ৰীষ্টক গ্ৰহণ কৰিব পাৰে আৰু চুন্নত নোহোৱা হ'লেও পাৰে। আপুনি নিৰামিষভোজী হ'লেও পাৰে আৰু আমিষভোজী হ'লেও পাৰে। খ্ৰীষ্টীয় বিশ্বাসলৈ আহিলে চুন্নত হ'ব লাগিব নাইবা নিৰ্দিষ্ট কিছুমান খাদ্যবস্তু খাব লাগিব, এনে কোনো কথা নাই। আনহাতে আপুনি চাকৰিয়াল হওক বা ব্যৱসায়ী নাইবা খেতিয়ক হওক, নিজ কৰ্মত থাকিয়েই আপুনি খ্ৰীষ্টক বিশ্বাস কৰিব পাৰে। আনকি আপুনি নিজৰ সমাজত বা পৰিয়ালত থাকিও খ্ৰীষ্টক বিশ্বাস কৰিব পাৰে, কাৰণ খোৱা বস্তু ধৰ্ম, জাতি, নীতি, নিয়ম ইত্যাদিৰ দ্বাৰাই পৰিত্ৰাণ নহয়, পৰিত্ৰাণ হয় যীশুখ্ৰীষ্টত বিশ্বাস স্থাপনৰ দ্বাৰাইহে। সেইকাৰণে আমি তেওঁৰ ওপৰতহে কেৱল নিৰ্ভৰ কৰিব লাগে, কোনো নীতি নিয়ম বা আন পৰম্পৰা আদিৰ ওপৰত নহয়। 21 আৰু 22 নম্বৰ পদ পঢ়িছো। তুমি দাস অৱস্থাত আমন্ত্ৰিত হলানে? একো চিন্তা নকৰিবা, বৰং মুক্ত হ'ব পাৰিলে তাৰ ব্যৱহাৰ কৰা, কিয়নো যিজন দাস অৱস্থাত প্ৰভুত আমন্ত্ৰিত হয় তেওঁ প্ৰভুৰ মুক্তজন। সেইদৰে যিজন মুক্ত অৱস্থাত আমন্ত্ৰিত হ'ল তেওঁ খ্ৰীষ্টৰ দাস। প্ৰিয় শ্ৰোতা, পৌলৰ সময়ত কৰিন্থত 2 শ্ৰেণীৰ মানুহ আছিল। তেওঁলোক আছিল এ শ্ৰেণী দাস আৰু আন শ্ৰেণী মুক্ত মানুহ। দাস শ্ৰেণীয়ে সদায় মুক্ত হ'বলৈ চেষ্টা কৰিছিল, কাৰণ তেওঁ ভাবিছিল যে ঈশ্বৰে তেওঁক মুক্ত হ'বলৈ কৈছে। এই কথাটো বহুতে ভুল বুজি আহিছে। উদাহৰণস্বৰূপে, এনে কিছুমান তিৰোতা মানুহ আছে যিসকলে ভাবি লয় যে তেওঁলোকক ঈশ্বৰে বাইবেলৰ ডাঙৰ পণ্ডিত হ'বলৈ কৈছে আৰু পণ্ডিত হ'বলৈ গৈ নিজৰ পৰিয়ালকেই অৱহেলা কৰে। এনে এগৰাকী তিৰোতা এগৰাকী বাইবেল শিক্ষকৰ ওচৰলৈ গৈ কৈছিল, মই ভাবিছো ঈশ্বৰে মোক তেওঁৰ পৰিচৰ্যা কৰিবলৈ মাতিছে। তেতিয়া শিক্ষকজনে সুধিছিল, আপোনাৰ বিয়া হৈছেনে? তাই কৈছিল, হৈছে। আকৌ শিক্ষকগৰাকীয়ে সুধিছিল, আপোনাৰ ল'ৰা ছোৱালী আছেনে? তাই কৈছিল যে তাইৰ 5 ল'ৰা ছোৱালী আছে। তেতিয়া শিক্ষকে তাইক কৈছিল, এইটো বৰ ভাল কথা, তেওঁলোকৰ মাজতেই দেখোন আপুনি ঈশ্বৰৰ পৰিচৰ্যা আৰম্ভ কৰিব পাৰে। 23 নম্বৰ পদ, তোমালোক মূল্যৰে কিনা হলা, মানুহৰ দাস নহবা। প্ৰিয় শ্ৰোতা, ইয়াত কোৱা হৈছে যে আমাক যিহেতু যীশুখ্ৰীষ্টৰ তেজেৰেহে উদ্ধাৰ কৰা হৈছে, গতিকে আমি মানুহৰ দাস হ'ব নালাগে। এই পদটোৰ ক্ষেত্ৰতো আপুনি ভুল নুবুজিব। কিয় ভুল বুজিব নালাগে? এটা উদাহৰণেৰে কৈছোঁ, শুনিবচোন। ধৰক এজন মদ উৎপাদনকাৰী ব্যৱসায়ী আছে আৰু তেওঁৰ তলত কিছুমান বনুৱা আছে। বনুৱাবিলাকৰ এজনে যদি শুভবাৰ্তা পায়, যীশুক গ্ৰহণ কৰে, তেনেক্ষেত্ৰত তেওঁ জীৱিকাৰ অন্য এটা পথ বিচাৰি মদৰ ব্যৱসায়ীৰ অধীনৰ পৰা মুক্ত হ'ব পাৰে। কিন্তু ইয়াৰ দ্বাৰাই কোনোগৰাকীৰ অধীনত কাম কৰিব নালাগে বুলি কিন্তু কোৱা নাই। চৌব্বিছ পদ, সেই ভাইবিলাক প্ৰতিজন যি অৱস্থাত আমন্ত্ৰিত হ'ল, তেওঁ সেই অৱস্থাতে ঈশ্বৰৰ সৈতে থাকক। প্ৰিয় শ্ৰোতা, এইটো এটা বৰ সহানুভূতিৰ পদ। ইয়াত কোৱা হৈছে যে যেতিয়া কোনো এগৰাকী মানুহ খ্ৰীষ্টীয় বিশ্বাসলৈ আহে, তেতিয়াও তেওঁ আগতে যি কাম কৰিছিল আৰু যি ঠাইত আছিল তাতেই থাকিব পাৰে, কিন্তু ঈশ্বৰক তেওঁ প্ৰথম স্থান দিব লাগিব। কিন্তু যদি প্ৰথম স্থান দিবলৈ সুবিধা নাপায়, তেন্তে তেওঁ অৱশ্যে কাম বা স্থান সলনি কৰিব পাৰে। এতিয়া বিবাহৰ বাবে উপযুক্ত হোৱা কন্যাৰ বিষয়ে কিছু কথা আলোচনা কৰোঁ হওক। এই বিষয়েও কৰিন্থিয়াসকলে পৌলক প্ৰশ্ন কৰিছিল। মনত ৰাখিব প্ৰিয় শ্ৰোতা, যে এই সকলো কথা পৌলৰ সময়ৰ কৰিন্থৰ পৰিস্থিতিৰ আধাৰত আগতে বুজি পাব লাগিব আৰু তাৰ পাছতহে আজি আমাৰ পৰিৱেশৰ ক্ষেত্ৰত প্ৰয়োগ কৰিব লাগিব। কাৰণ সেই সময়ত কৰিন্থ ইমান জঘন্য আছিল যে সেইবোৰ শুনিলে আমাৰ গল্পকথা শুনা যেন লাগিব। তাৰ পুৰুষবিলাক ইমান ভ্ৰষ্টাচাৰী আছিল যে নাৰীবিলাকো ভ্ৰষ্ট হ'বলৈ বাধ্য হৈছিল। তাত নৈতিকতাৰ কোনো নাম গোন্ধহে নাছিল। সেইকাৰণে তাৰ মাক বাপেকসকল বৰ চিন্তাত পৰিছিল। বিবাহৰ উপযুক্ত হোৱা জীয়াৰীসকলক লৈ তেওঁলোকে বিপাঙত পৰিছিল। তেওঁলোকক লৈ তেওঁলোকে কি কৰিব নকৰিব তাৰ ওৱাদিহ নোপোৱা হৈছিল। কাৰণ খ্ৰীষ্টলৈ অহাৰ আগতে তেওঁলোকৰ বন্ধু বান্ধৱীবিলাক ঘোৰ মদপি হৈছিল আৰু বেশ্যাকৰ্মৰ বাবে আফ্ৰডাইটৰ মন্দিৰলৈ গৈছিল। তেনেক্ষেত্ৰত খ্ৰীষ্টীয় বিশ্বাসকাৰিণী জীয়ৰীসকলে কি কৰিব? এই বিষয়ে পৌলে কি কয় তাক ২৫ নম্বৰ পদত আমি এনেদৰে পাওঁ। কিন্তু কুমাৰীবিলাকৰ বিষয়ে মই প্ৰভুৰ আজ্ঞা পোৱা নাই, তথাপি বিশ্বাসী হ'বলৈ মই প্ৰভুৰ পৰা অনুগ্ৰহ পোৱা লোকৰ দৰে পৰামৰ্শ দিছোঁ। প্ৰিয় শ্ৰোতা, ইয়াত কুমাৰী মানে বিবাহৰ বাবে উপযুক্ত হোৱা জীয়ৰীসকলকেই বুজোৱা হৈছে। সেই জীয়ৰীসকলৰ বিষয়ে পৌলে প্ৰভুৰ পৰা কোনো স্পষ্ট নিৰ্দেশ পোৱা নাই বুলি কৈছে, কিন্তু তথাপিতো প্ৰভু যীশুৱে শিকোৱা আজ্ঞা আৰু শিক্ষাবোৰ তেওঁৰ মনত আছিল। সেইকাৰণে তেওঁ নিজৰ বিবেচনাৰে পৰামৰ্শ দিব বিচাৰিছে, কাৰণ তেওঁ ঈশ্বৰৰ পৰা দয়া আৰু অনুগ্ৰহ পোৱা লোক। এজন ভাল বিচাৰকৰ যিবোৰ গুণৰ প্ৰয়োজন, সেই সকলো গুণ তেওঁৰ আছেই। সেইকাৰণে তেওঁ পৰামৰ্শ হিচাপে ২৬ আৰু ২৭ নম্বৰ পদত এইদৰে কৈছে, এতেকে বোধ কৰোঁ হবলৈ উদ্যত হোৱা দুখৰ নিমিত্তে এয়ে ভাল, অৰ্থাৎ মানুহ এনেই থকাই ভাল। তুমি ভাৰ্যাই সৈতে বন্ধা হৈছা, মুক্ত হবলৈ চেষ্টা নকৰিবা। তুমি ভাৰ্যাৰ পৰা মুক্ত হৈছানে? ভাৰ্যা পাবলৈ চেষ্টা নকৰিবা। প্ৰিয় শ্ৰোতা, হবলৈ উদ্যত হোৱা দুখৰ দ্বাৰাই ইয়াকে কোৱা হৈছে যে কৰিন্থত যি অৱস্থা চলি আছিল, সেই অৱস্থা যে সদায় চলি নাথাকিব, সেই কথাটো পৌলে জানিছিল। সেইকাৰণে তেওঁ কৈছে যে এই অৱস্থাতে তোমালোকে যিহেতু খ্ৰীষ্টক গ্ৰহণ কৰিলা, গতিকে যদি বিবাহিত হৈছা তেন্তে বিবাহিত অৱস্থাতেই থাকা, আৰু যদি বিবাহ হোৱা নাই তেন্তে অবিবাহিত অৱস্থাতেই থাকা। কাৰণ তেনেকুৱা জঘন্য ভ্ৰষ্টাচাৰৰ দিনত অবিবাহিত হৈ থকাটোৱেই উত্তম। এয়া আছিল পৌলৰ বিচাৰ। ২৮ নম্বৰ পদ, কিন্তু বিয়া কৰিলেও তুমি পাপ নকৰা, আৰু কুমাৰী বিয়া হলেও তেওঁ পাপ নকৰে, তথাপি তেনেকুৱাবিলাকলৈ শাৰীৰিক ক্লেশ ঘটিব আৰু তোমালোকলৈ মোৰ মৰম লাগিছে। প্ৰিয় শ্ৰোতা, বিয়া কৰোৱা পাপ নহয়, বিবাহ এটা মধুৰ সম্বন্ধ। কিন্তু সেই বিবাহ কেতিয়াবা বৰ বেদনাদায়ক হ'ব পাৰে। আৰ্থিক অনাটন, বেমাৰ আজাৰ ইত্যাদি নানা ধৰণৰ সমস্যাই দেখা দিব পাৰে। আনকি কেতিয়াবা বিবাহ বিচ্ছেদ হ'বলগীয়াও হয়। এই সকলোকে লৈ পৌলৰ মৰম লাগিছিল। সেইকাৰণে তেওঁ বিবাহৰ ক্ষেত্ৰত এৰাব নোৱাৰা চাৰিটা কথা উল্লেখ কৰিছে। সেইকেইটা হ'ল দুখ, আনন্দ, জীৱিকা আৰু জগতৰ লগত সম্বন্ধ। সেইকাৰণে পৌলে কৈছে যে বিয়া কৰোৱাত আপত্তি নাই, কিন্তু বিয়াৰ পাছত সমস্যা আহিবই। তেতিয়া হয়তো বিবাহৰ মধুৰতা খিৰিকিয়েদি উৰা মাৰিব পাৰে। 29 আৰু 30 নম্বৰ পদ। কিন্তু সেই ভাইবিলাক মই ইয়াকে কওঁ, সেই কাল চুটি কৰা হৈছে, এতিয়াৰ পৰা ভাৰ্যা থকাবিলাক ভাৰ্যা নথকাৰ নিচিনা, ক্ৰন্দন কৰাবিলাক ক্ৰন্দন নকৰাৰ নিচিনা, আনন্দ কৰাবিলাক আনন্দ নকৰাৰ নিচিনা, আৰু যিবিলাকে কিনে তেওঁবিলাক সম্পত্তি নথকাৰ নিচিনা। প্ৰিয় শ্ৰোতা, ইয়াত কোৱা হৈছে যে বিবাহিত হলেও নানা সমস্যা থাকিলেও আমি সদায় ঈশ্বৰকে প্ৰথম স্থান দিব লাগিব। তাৰ পাছত আকৌ কৈছে যে দুখ ক্লেশে যেন আমাক ঈশ্বৰৰ পৰা আঁতৰাই নিব নোৱাৰে, বৰং সেই দুখৰ কালতো যেন আমি ঈশ্বৰক প্ৰথম স্থান দিব পাৰোঁ তাৰ বাবে চেষ্টা কৰিব লাগিব। আৰু যিসকলে আনন্দ কৰে তেওঁলোকেও যেন আনন্দত নিমজ্জিত নহয়, বৰং ঈশ্বৰক যেন সোঁৱৰণ কৰিব পাৰে তাৰ কাৰণেহে চেষ্টা কৰিব লাগে। এতিয়া আমি 31 নম্বৰ পদটো পাঠ কৰি দিছো। আৰু যিবিলাকে সংসাৰ ব্যৱহাৰ কৰে তেওঁবিলাক তাৰ অতিৰিক্ত ব্যৱহাৰ নকৰাৰ নিচিনা হওক, কিয়নো এই সংসাৰৰ আকাৰ প্ৰকাৰ অতীত হ'ব লাগিছে। প্ৰিয় শ্ৰোতাক, ইয়াত কোৱা হৈছে যে আমি জগতৰ নহয় যদিও আমি জগততে আছোঁ, সেইকাৰণে আমি জগতৰ বস্তুকে খাব লাগিব, চাব লাগিব, ল'ব লাগিব, দিব লাগিব, সকলো কৰিব লাগিব। কিন্তু সেইবুলি জাগতিক বস্তুৱে আমাক অধিকাৰ কৰি ৰাখিব নালাগিব, আমাক খ্ৰীষ্টইহে অধিকাৰ কৰিব লাগিব, তেওঁক আমি আমাৰ গৰাকী পাতিব লাগিব। 32 নম্বৰ পদ, কিন্তু তোমালোকে যেন চিন্তা নকৰাকৈ থাকা মোৰ এই ইচ্ছা। অবিবাহিতজনে প্ৰভুৰ বিষয়ে অৰ্থাৎ প্ৰভুক কেনেকৈ সন্তুষ্ট কৰিব পাৰি তালৈহে চিন্তা কৰে। প্ৰিয় শ্ৰোতা, ইয়াত কোৱা হৈছে যে অবিবাহিতসকলে যিহেতু ঘৰ সংসাৰ, খোৱা বোৱা, কাপোৰ কানি ইত্যাদিৰ কাৰণে বেছি চিন্তা কৰিব নালাগে, সেইকাৰণে তেওঁলোকে প্ৰভুৰ কাৰণে বেছি সময় দিব পাৰে। 33 আৰু 34 নম্বৰ পদ, কিন্তু বিবাহিতজনে সংসাৰৰ বিষয় অৰ্থাৎ ভাৰ্যাক কেনেকৈ সন্তুষ্ট কৰিব পাৰিব তালৈহে চিন্তা কৰে। সেইদৰে বিবাহিত তিৰোতা আৰু কুমাৰী এই উভয়ৰ মাজতো প্ৰভেদ আছে। শৰীৰ আৰু মনো যেন পবিত্ৰ থাকে, এইকাৰণে অবিবাহিতাজনীয়ে প্ৰভুৰ বিষয়ে চিন্তা কৰে, কিন্তু বিবাহিতজনীয়ে সংসাৰৰ বিষয়ে অৰ্থাৎ স্বামীক কেনেকৈ সন্তুষ্ট কৰিব পাৰিব তালৈ চিন্তা কৰে। প্ৰিয় শ্ৰোতা, ইয়াত বিবাহিত আৰু অবিবাহিতৰ মাজত এটা পাৰ্থক্য আমাৰ আগত দাঙি ধৰা হৈছে। পাৰ্থক্য অৱশ্যে আছে, সমস্যাও আছে, এইটো সঁচা, এই কথা আমি কোনেও অস্বীকাৰ কৰিব নোৱাৰোঁ। কিন্তু তথাপিতো আমি বিবাহিতসকলেও প্ৰভুকহে অগ্ৰাধিকাৰ দিব লাগিব, আৰু বিবাহিত হলো বুলিয়েই প্ৰভুৰ পৰিচৰ্যা কৰিবলৈ সময় নাই বুলিও আমি অজুহাত দেখুৱাব নালাগিব। যিসকল বিবাহিত লোক আছে সেই সকলোৱেই প্ৰভুকেই তেওঁলোকৰ পথ প্ৰদৰ্শক কৰি যি পাৰে তাকেই আন্তৰিকতাৰে প্ৰভুৰ বাবে কৰিবলৈ শিকিব লাগিব। এতিয়া আমি 39 আৰু 40 নম্বৰ পদ দুটা পঢ়ি দিব খুজিছোঁ। স্বামী যিমান দিন জীৱিত থাকে সিমান দিনলৈ ভাৰ্যা বন্ধা হৈ থাকে, কিন্তু স্বামী নিদ্ৰিত হলে তেওঁ মুক্ত হৈ কেৱল প্ৰভুত বিশ্বাস কৰা যিজনলৈ ইচ্ছা হয় সেইজনে সৈতে বিয়া হ'ব পাৰে। কিন্তু তাতকৈ এনেই থাকিব পাৰিলে মোৰ বিবেচনাত তেওঁ সুখী আৰু ময়ো ঈশ্বৰৰ আত্মা পাইছোঁ বুলি ভাবিছোঁ। প্ৰিয় শ্ৰোতাক, ইয়াত পাচনি পৌলে পুনৰ কৈছে যে বিবাহৰ ক্ষেত্ৰত এয়াই তেওঁৰ পৰামৰ্শ। বিবাহিত হলেও আমি ভাৰ্যাক প্ৰথম স্থান নিদি ঈশ্বৰকহে প্ৰথম স্থান দিব লাগিব। যিসকল অবিবাহিত হয়তো বিয়া হ'বলৈ ইচ্ছা কৰিছে তেওঁলোকেও জীৱন সংগী নিৰ্বাচনৰ ক্ষেত্ৰত কোনে কি কয় তালৈ নাচাই ঈশ্বৰৰ পৰিচৰ্যা কৰাত কেনেকৈ সুবিধা হ'ব তালৈহে চাব লাগে। কোনো তিৰোতাৰ যদি স্বামীৰ মৃত্যু হয় তেতিয়াহ'লে তেওঁ আগৰ বন্ধনৰ পৰা মুক্ত হয় আৰু নতুনকৈ আন বিশ্বাসীৰ সৈতে বিবাহত আবদ্ধ হ'ব পাৰে। কিন্তু বিবাহত আবদ্ধ নোহোৱাকৈ খ্ৰীষ্টৰ পৰিচৰ্যাত লাগি থাকিব পৰাই বেছি ভাল। প্ৰিয় শ্ৰোতা, প্ৰথম কৰিন্থীয়া পত্ৰৰ 7 নম্বৰ অধ্যায়ৰ আলোচনা আমি আজি ইমানতেই সামৰিছোঁ। আমাৰ পৰৱৰ্তী অনুষ্ঠানত পুনৰ আপোনাক লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ। ঈশ্বৰ আপোনাৰ সহায় হওক। আমেন। Thank you.
প্ৰিয় শ্ৰোতা, ইমান পৰে আপুনি বাইবেল শাস্ত্ৰৰ পৰা ঈশ্বৰৰ বাক্য শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
এতিয়া আপোনালৈ আগবঢ়াইছো প্ৰভু যীশুৰ বন্দনাৰ আৰু এটি সুমধুৰ গীত।
জাগাহে বন্ধু, জাগাহে বন্ধু, কলা ঘুমতিৰি শুই থাকোঁতে বেলি লহিয়াই পাৰো নপৰা দেৰি। জাগাহে বন্ধু, জাগাহে বন্ধু, কলা ঘুমতিৰি শুই থাকোঁতে বেলি লহিয়াই পাৰো নপৰা দেৰি। পুনাহে আজি শুভ বাতৰি হৃদয় শান্ত কৰা, সৰগৰ দুৱাৰ হল মুকলি দুনয়ন ভৰি চোৱা। পুনাহে আজি শুভ বাতৰি হৃদয় শান্ত কৰা, সৰগৰ দুৱাৰ হল মুকলি দুনয়ন
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
যিশুৱে মাতে আহা কাষৰে ভয় শংকা এৰি, অনন্ত জীৱন আছে তেওঁতে আহা সবে আজি ধৰি। যিশুৱে মাতে আহা কাষলে ভয় শংকা এৰি, অনন্ত জীৱন আছে তেওঁতে আহা সবে আজি ধৰি। যিশুতে পাবা সুখৰ।
আমাৰ ঠিকনা ভক্তি বচন, ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100। ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তি বচন, ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে
9954046275।
ফোন নম্বৰটো আকৌ এবাৰ কৈছো,
9954046275। এই ভক্তিবচন অনুষ্ঠানটি আপুনি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
অনন্ত জীৱন আছে তেওঁতে আহা সবে আজি ধৰি। যিশুতে পাবা সুখৰ আধাৰ, পাপ পৰাধ ক্ষমা, তোমাৰ জীৱন আৰু প্ৰাণ মন তেওঁতে অৰ্পণ কৰা। যিশুতে পাবা সুখৰ আধাৰ, পাপ পৰাধ ক্ষমা, তোমার জীবন আরু প্রাণ। জাগাহে বন্ধু, জাগাহে বন্ধু, কলা ঘুমতিৰি শুই থাকোঁতে বেলি লহিয়াই আৰু নকৰা দেৰি। জাগাহে বন্ধু, জাগাহে বন্ধু, কলা ঘুমতিৰি শুই থাকোঁতে বেলি লহিয়াই আৰু।